واتل عليهم نبأ نوح إذ قال لقومه يا قوم إن كان كبر عليكم مقامي وتذكيري بآيات الله فعلى الله توكلت فأجمعوا أمركم وشركاءكم ثم لا يكن أمركم عليكم غمة ثم قضوا إلي ولا تنظرون.
আৰু তুমি সিহঁতক নূহৰ সংবাদ পাঠ কৰি শুনোৱা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, হে মোৰ সম্প্ৰদায়, মোৰ অৱস্থিতি আৰু আল্লাহৰ আয়াতসমূহৰ দ্বাৰা মোৰ উপদেশ প্ৰদান কৰাটো যদি তোমালোকৰ ওচৰত অসহ্য হয়, তেন্তে মইতো কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰোঁ। এতেকে তোমালোকে নিজৰ কৰ্তব্য স্থিৰ কৰি লোৱা আৰু তোমালোকে যিসকলক অংশী কৰিছা সিহঁতকো মাতা, পিছত যাতে কৰ্তব্য বিষয়ে তোমালোকৰ কোনো অস্পষ্টতা নাথাকে। তাৰপিছত মোৰ বিষয়ে তোমালোকৰ যি কৰিবলগীয়া আছে সেয়া কৰা আৰু মোক অকণো অৱকাশ নিদিবা।